এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল আৰু প্ৰচাৰ অভিযানে গতি লাভ কৰিছে। পৰহিলৈ মনোনয়ন দাখিলৰ অন্তিম দিনা বহু প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিব। ইপিনে জিলা প্ৰশাসনসমূহেও নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা অব্যাহত ৰাখিছে। মাজুলীত আজি জিলা নিৰ্বাচনী বিষয়া সৃষ্টি সিং আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক সোমালিন চৌহাদৰ্শিনীয়ে আহতগুৰি অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত তেওঁলোকে প্ৰতিটো কেন্দ্ৰতে ন্যূনতম সা সুবিধা নিশ্চিত কৰাৰ লগতে যাতায়াতৰ সুব্যৱস্থা আৰু নিৰাপত্তা সম্পৰ্কীয় বিষয়ত গুৰুত্ব আৰোপ কৰে। ডিব্ৰুগড় জিলাৰ বিভিন্ন স্থানত আজি নিৰীক্ষণকাৰী দল আৰু ফ্লাইং স্কোৱাডে অভিযান চলায়। জিলাখনত একাংশ জ্যেষ্ঠ বিষয়াৰ দলে নাহৰকটীয়া বিধানসভা সমষ্টিৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰে। জিলা আয়ুক্ত বিক্ৰম কৈৰী আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপৰ নেতৃত্বৰ এই দলটোৱে সমষ্টিটোৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰি প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু সা সুবিধাৰ বুজ লয়। যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানীয়ে আজি নিৰ্বাচনৰ ষ্ট্ৰংৰুম হিচাপে ব্যৱহাৰ হ'বলগীয়া যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয় আৰু বালিকা বিদ্যালয় পৰিদৰ্শন কৰে। ইপিনে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে প্ৰচাৰ আৰম্ভ কৰিছে। কংগ্ৰেছ দলৰ নেতা গৌৰৱ গগৈয়ে আজি মাজুলীত প্ৰচাৰ চলায়। মাজুলীত বিজেপি প্ৰাৰ্থী ভুৱন গামেও আজি উজনি মাজুলীৰ কেইবাটাও অঞ্চলত প্ৰচাৰ চলায়। চিৰাং জিলাৰ ছিডনীত আজি 200+ লোকে BPF দলত যোগ দিয়ে। জিলাখনৰ গৰুভাষাত অনুষ্ঠিত এখন যোগদান সভাত এই লোকসকলে দলটোত যোগ দিয়ে। বাক্সা জিলাৰ মুছলপুৰত আজি UPPL আৰু GSPৰ 72 সদস্যই BPFত যোগ দিয়ে। ৰাজ্যবাসীয়ে আজি কুশল কোঁৱৰৰ জন্মবাৰ্ষিকী উপলক্ষে শ্বহীদগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। 1905 আজিৰ দিনটোত তেওঁ গোলাঘাট জিলাৰ চাউদাং চাৰিআলিত জন্মগ্ৰহণ কৰিছিল। 1942 ভাৰত ত্যাগ আন্দোলনত গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সংগ্ৰামীগৰাকীক গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিয়া হৈছিল। 1943 15 জুনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। অহিংস নীতিৰে স্বাধীনতা আন্দোলনত যোগ দিয়া সেনানীগৰাকীয়ে গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জন্মবাৰ্ষিকী উপলক্ষে আজি শ্বহীদগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে। ডিব্ৰুগড়ৰ শ্বহীদ কুশল কোঁৱৰ স্মৃতি ৰক্ষা সমিতি আৰু ডিব্ৰুগড় পৌৰ নিগমৰ উদ্যোগত আজি শ্বহীদগৰাকীৰ জন্মবাৰ্ষিকী পালন কৰা হয়। এই উপলক্ষে চৌকিডিঙি চাৰিআলিত কুশল কোঁৱৰৰ প্ৰতিমূৰ্তিত ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰ আৰু স্মৃতি ৰক্ষা সমিতিৰ সভাপতি প্ৰকাশ গগৈয়ে মাল্যাৰ্পণ কৰে। ইয়াৰ পাছতে এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। অনুষ্ঠানত অংশ লৈ অসম সাহিত্য সভাৰ কুঁহি উপ সমিতিৰ আহ্বায়ক প্ৰশান্ত শইকীয়াই অহা জুলাইত ডিব্ৰুগড়ত হ'বলগীয়া 5-দিনীয়া কুঁহিৰ অনুষ্ঠানত কুশল কোঁৱৰ স্মৃতি ৰক্ষা সমিতিৰ সৌজন্যত শিশুসকলৰ দ্বাৰা শ্বহীদগৰাকীৰ স্মৃতিত এটা অনুষ্ঠান ৰূপায়ণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। ডমিনিকান গণৰাজ্য পৰিকল্পনাৰে আয়োজিত অনলাইন বিশ্ব কবিতা মহোৎসৱত আজি অসমৰ 6 বিশিষ্ট কবিয়ে অংশ লয়। এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰাৰ লগতে আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ বুয়েনছ আইৰেছৰ পৰা অবিৰত 24 জুৰি সম্প্ৰচাৰ কৰা হৈছে। মহোৎসৱত অসমৰ 6 কবিৰ কবিতা আধা ঘণ্টাৰ বাবে সম্প্ৰচাৰ কৰা হয়। বিশিষ্ট কবি ৰাজীৱ বৰুৱাই অসমীয়া ভাষাৰ সমন্বয়ক হিচাপে অংশ লোৱা এই মহোৎসৱত ডঃ লুৎফা হানুম চেলিমা বেগম, ৰাজীৱ বৰুৱা, ডঃ এম কামালুদ্দিন আহমেদ, কুশল দত্ত, বৰ্ণালী বৰগোহাঁই আৰু ডঃ বিজয় শংকৰ বৰ্মনে অসমক প্ৰতিনিধিত্ব কৰে। এই সন্দৰ্ভত কবি ৰাজীৱ বৰুৱাই এইদৰে কয়।
আজি 21 মাৰ্চ 2026 বসন্ত ঋতুৰ আগমনৰ সময়। এই সময়টোকে নিৰ্বাচন কৰি ইউনেস্কোৱে আজিৰ দিনটোক বিশ্ব কবিতা দিৱস বা আন্তৰ্জাতিক কবিতা দিৱস উদযাপনৰ সংকল্প লৈছিলে 27 আগৰ কথা। আজি অসমীয়া কবিতাৰ বাবেও এটা বৰ আনন্দদায়ক কথা, এয়া হ'ল পোন প্ৰথমবাৰৰ বাবে অসমীয়া কবিতা জগত সভালৈ গ'ল। আজি বিশ্বব্যাপী অসমীয়া কবিতা প্ৰচাৰ হ'ল আৰু সেই প্ৰচাৰ এতিয়াও চলি আছে। 24 ধৰি এই প্ৰচাৰ চলিব ৱাশ্বিংটনৰ পৰা, আৰু ইয়াৰ গুৰি ধৰিছিল এখন সৰু দেশে, সৰু দেশৰ এগৰাকী বিশিষ্ট কবিয়ে, দেশখন হৈছে ডমিনিকান ৰিপাব্লিক।
SSB সঞ্চালক প্ৰধান সঞ্জয় সিংহালে আজি তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী দৰঙৰ 64 বাহিনীৰ অন্তৰ্গত সীমান্ত চকী পৰিদৰ্শন কৰে। ভ্ৰমণকালত সঞ্চালক প্ৰধানগৰাকীয়ে দৰঙৰ ভূটান গেটত নৱনিৰ্মিত সীমান্ত তালাচী কেন্দ্ৰৰ কাম কাজৰ অগ্ৰগতি আৰু ইয়াৰ কাৰ্যক্ষমতাৰ বুজ লয়। সঞ্চালক প্ৰধানগৰাকীয়ে ভূটানৰ বিশিষ্ট ব্যক্তি তথা তামোলপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সৈতে সৌহাৰ্দ্যমূলক আলোচনাত মিলিত হয়। ইয়াৰ পাছতে তেওঁ 64 বাহিনীৰ কাৰ্যক্ষেত্ৰৰ অধীনস্থ সংকলিত প্ৰশিক্ষণ চকী পৰিদৰ্শন কৰি ভূমি বন্দৰ কৰ্তৃপক্ষ আৰু সীমা শুল্ক বিভাগৰ বিষয়াসকলৰ সৈতে সমন্বয় ৰক্ষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী, লেখিকা, সমাজকৰ্মী অঞ্জনা বৰগোহাঁইৰ আজি ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 70। কেইবাটাও বঁটা আৰু সম্বৰ্ধনাৰে সন্মানিত বৰগোহাঁইৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।